এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। বিজেপিয়ে আজি সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁৱত জন আশীৰ্বাদ যাত্ৰা উলিয়াব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাহৰকটীয়া আৰু খোৱাঙত জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। এই যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীক সংগ দিয়ে। শতাধিক লোকে এই আশীৰ্বাদ যাত্ৰাত অংশ লোৱাৰ লগতে গায়ন বায়ন আৰু পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়। কংগ্ৰেছ, অসম জাতীয় পৰিষদকে ধৰি বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কালি গুৱাহাটীত বিৰোধী ঐক্যৰ মাজত আলোচনা অনুষ্ঠিত হয়। অৱশ্যে কালিও বিৰোধী মিত্ৰতা চূড়ান্ত নহল। শাসনাধিষ্ঠিত বিজেপিৰ দৰে বিৰোধী পক্ষই শীঘ্ৰে ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰত নামিব বুলি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লংপটীয়া ৰেলৱে ষ্টেচনটো কালিৰ পৰা পুনৰ সক্ৰিয় হৈ উঠিছে। সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি লিডুৰঙীয়া এক্সপ্ৰেছ ৰেলগাড়ীখনৰ লংপটীয়া ষ্টেচনত পতাকা জোকাৰি শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে কোভিডৰ সময়ৰ পৰা এই ষ্টেচনটো নিষ্ক্ৰিয় হৈ আছিল আৰু অঞ্চলটোৰ ৰাইজে ইয়াক সক্ৰিয় কৰি তুলিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল। ষ্টেচনটো পুনৰ কাৰ্যক্ষম হোৱাৰ ফলত ছাত্ৰ ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে। ৰাইজৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দি চৰকাৰে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰকাশ কৰে।
আমাৰ বহুদিনৰ পৰা কভিডৰ অজুহাতত আমাৰ ৰেল বিভাগে লংপটীয়া ৰেল ষ্টেচনটো বন্ধ কৰি ৰাখিছিল আৰু তেতিয়াৰ পৰাই সম্পূৰ্ণ এটা জৰাজীৰ্ণ অৱস্থালৈ গৈছিল। কিন্তু এতিয়া পুনৰ উজ্জীৱিতকৰণৰ কাৰণে ৰাইজৰ দাবী বহুদিনৰ পৰা আছিল আৰু তাৰ প্ৰতি সঁহাৰি জনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 18 তাৰিখৰ দিনা আমাৰ পৰা এখন আবেদন লৈছিল। প্ৰত্যেকৰ পৰা অসমত 50টা সমষ্টি, 50টা ৰেল ষ্টেচন পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে, ৰেলসমূহ ৰখাবৰ কাৰণে, যাত্ৰীসকলৰ সুবিধাৰ কাৰণে, এই ষ্টেচনসমূহ পুনৰ উজ্জীৱিতকৰণৰ কাৰণে তেওঁ যি আমাক নিৰ্দেশনা দিছিল তাৰ কাৰণে আজি আমাৰ এটাইকেইটা, আমাৰ সমগ্ৰ অসমত প্ৰায় 50টাৰো অধিক ৰেল ষ্টেচন আমাৰ পুনৰ উজ্জীৱিতকৰণ কৰা হ'ল, ৰেল ৰখোৱাৰ এটা ছিষ্টেম কৰা হ'ল।
কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে যোৰহাটৰ কলিয়াপানীত বিয়লি 3 বজাত হ'বলগীয়া অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত নিৰ্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড়ত 2টা দৈনিক 1 লাখ লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প, ধেমাজি ৰঙাজানত দৈনিক 50,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প আৰু শিৱসাগৰ আৰু শ্ৰীভূমিত 2খন মাল্টিকেয়াৰ পশু চিকিৎসালয় প্ৰকল্প আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপ জিলাত নিৰ্মাণ কৰা 4খন মাল্টিকেয়াৰ পশু চিকিৎসালয় উদ্বোধন কৰিব। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, সমবায় মন্ত্ৰী যোগেন মোহন, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, মন্ত্ৰী প্ৰশান্ত ফুকন আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকিব। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম শক্তিশালী হলে দেশৰ ভেটি শক্তিশালী হ'ব। ডিব্ৰুগড়ৰ চৌকিডিঙিত থকা ছাউথ জালান চাহ বাগিচাত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰী সোণোৱালে কয় যে 50 বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় প্ৰেছ ক্লাবে অচিৰেই এটা স্থায়ী ঠিকনা লাভ কৰিব। ডিব্ৰুগড়ৰ পৰা গুণগত সংবাদ সেৱাৰ প্ৰসাৰেৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভেটি সুদৃঢ় কৰাত সবল ভূমিকা পালন কৰি অহা সাংবাদিকসকলক তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে সাংবাদিকসকলে নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই যোৱা উচিত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও কালি আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নাৰী শক্তিক চৰকাৰী ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণেৰে অধিক সবল কৰাৰ লক্ষ্য ঘোষণা কৰিছে। এই অনুসৰি কালি তিনিচুকীয়াৰ নতুন আৱৰ্ত ভৱনৰ পৰিচালনাৰ দায়িত্ব বান্ধৱী জনকল্যাণ আত্মসহায়ক গোটক অৰ্পণ কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ উত্তৰ ঢকুৱাখানা পঞ্চায়তৰ মহেমাৰীত কালি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ 2025-26 বিত্তীয় বৰ্ষৰ খহনীয়া প্ৰতিৰোধী 3খন আঁচনিৰ অধীনত মথাউৰি নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।